এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অহা ফেব্ৰুৱাৰীৰ শেষভাগত নাইবা মাৰ্চৰ প্ৰথম ভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বুথ পৰ্যায়ৰ বিষয়াসকলে সংশোধিত খচৰা ভোটাৰ তালিকাৰ সবিশেষ সংশ্লিষ্ট গাঁওসভাসমূহক প্ৰদান কৰিব। 3, 4, 10, বা 11 জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ'ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব।
ইলেকশ্যন কমিশ্যনৰ এটা গাইডলাইনত আছে কি যেতিয়া ডাক পাব্লিকেশ্যনটো হয় এই লিষ্টটো গ্ৰাম সভাত আমি গাই দিব লাগে। গ্ৰাম সভা ইন দ্য প্ৰেজেন্স অফ অল ভিলেজাৰ্ছ, BLO থাকিব, BLA থাকিব, গাঁও প্ৰধান থাকিব। মানে ধৰি লওক যদি মই এই ড্ৰাফ্ট পাব্লিকেশ্যন BLO গ্ৰাম সভাত গাই দিয়ে তেতিয়া কি হ'ব, গাঁৱতে সমাধান হৈ গ'ল। তেতিয়া BLO তাতে ক'ব মই এইকেইটা মানুহ আমাৰ ভোটাৰ লিষ্টত আছে, মই তেতিয়া ঘৰলৈ গৈছো, এই পলিং ষ্টেচনত এই 10 জন মানুহ মৃত পাইছো, কাৰোবাৰ অবজেকশ্যন থাকিলে তাতেই কৈ দিব, এইকেইটা মানুহ মই শ্বিফ্ট পাইছো, এইকেইটা পাৰ্মানেণ্টলি শ্বিফ্টেড নাইয়ে, ইয়াত এইকেইটা নাম আমি কাটিব বিচাৰিছো, এইকেইটা পাৰ্চিয়েলি শ্বিফ্টেড, মা দেউতা ইয়াত আছে, ল'ৰা তাত অসুবিধা নাই, কাৰোবাৰ কিবা অবজেকশ্যন থাকিলে গাঁৱতে ক'ব তাত সবৰ সন্মুখে।
শ্ৰীগোৱেলে কয় যে ৰাজ্যত সংশোধিত ভোটাৰ তালিকাৰ খচৰা অনুসৰি ভোটদাতাৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি হৈছে। তেওঁ কয় যে ৰাজ্যত 60,000ৰো অধিক BLOৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা 2,52,1,624। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটদাতাৰ সংখ্যা 1,25,72,583 আৰু মহিলা ভোটদাতাৰ সংখ্যা 1,25,28,662। তৃতীয় লিংগৰ ভোটদাতা 379গৰাকী। দিব্যাংগ ভোটদাতাৰ সংখ্যা 2,02,433। এইবাৰ 1,838টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত 7,86,841গৰাকী নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে 4,47,196গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটাৰ তালিকাত একাধিকবাৰ নাম থকা 53,619গৰাকী ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে কৰ্মসূত্ৰৰ বাহিৰত থকা ভোটদাতাসকলে 6 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে 22 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পাৰিব। 10 ফেব্ৰুৱাৰীত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব বুলি সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। কামৰূপ জিলাৰ বকৌত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰিব। দিনৰ 10:30 বজাত বকৌৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত বকৌ ছয়গাঁও বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক চেক প্ৰদান কৰা হ'ব। ইংৰাজী 2025 বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনালৈ এটা নতুন বছৰ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু উত্থান পতন আৰু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা 2025 বছৰটোৱে অসমবাসীলৈও ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচি জনসাধাৰণে নতুন সময়ক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰাৰ বাবে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, তেঘেৰীয়া, পানীখাইটি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতে অগণন লোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেকী নদীৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হয়। নৱবৰ্ষৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমান বনভোজৰ বতৰত সঘনে হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগে বিভিন্ন স্থানত নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। দক্ষিণ কামৰূপ জিলাৰ ঐতিহাসিক চান্দুবী বিলৰ পাৰত কাইলৈৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে 16শ চান্দুবী মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ'ব। কাইলৈ পুৱা 8 বজাত এই মহোৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা ৰান্ধনি উৎসৱৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ খৈৰাণীত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত 2 জন লোক নিহত হয়। বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকা অঞ্চলটোত হাতীৰ জাক খেদি নি থকাৰ সময়তে এই শোকাবহ ঘটনা সংঘটিত হয়। মৃত্যু হোৱা লোক দুজন কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী সঞ্জু ইস্তাৰী আৰু নগাঁৱৰ তপন তিমচিনা বুলি চিনাক্ত কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।